চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যিসু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিসু, যিসু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিসু। সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোক, যিসু তুমি আহা, তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোক, যিসু তুমি আহা, যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিসু, যিসু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ কৰুণাময় প্ৰভু পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই ভক্তিবচন অনুষ্ঠানটো আপুনি বাৰু নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে? আমি যিমান পাৰোঁ সোনকালে আপোনাৰ চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। কিন্তু কেতিয়াবা বিভিন্ন ঠাইৰ পৰা অহা বৃহৎ সংখ্যক চিঠিৰ উত্তৰ দিওঁতে পলম হ'বও পাৰে। অৱশ্যে পলম হ'বই বুলি আমি ক'ব খোজা নাই। আপোনাৰ নাম ঠিকনা স্পষ্টকৈ লিখি নপঠিয়ালেও আমাৰ উত্তৰ পঠিয়াওঁতে কেতিয়াবা অসুবিধা হয়। যি কি নহওক, যদি আপুনি চিঠি লিখি পঠিয়াই উত্তৰ পাবই, আৰু যদিহে আপুনি এই অনুষ্ঠান শুনি কেনে পাইছে, আমালৈ এতিয়ালৈকে লিখি পঠোৱা নাই, অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আহক এতিয়া প্ৰাৰ্থনাৰে আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি কিবা দুখত আছে, তুমি আনন্দ দিয়া। কোনোবা যদি বেমাৰত পৰি আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনকে উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, তোমাৰ আশীৰ্বাদেৰে উপচাই তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 12 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। এই 12 নম্বৰ অধ্যায়ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে আমি পাওঁ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়ে থকা ভাৱবাণী। এইটোৱে হৈছে জখৰীয়া ভাৱবাদীৰ ভাৱবাণীৰ শেষৰটো প্ৰধান ভাগ। 11 নম্বৰ অধ্যায়ত জখৰীয়া ভাৱবাদীয়ে এই কথা দেখুৱাইছিল যে হজ মেৰ ৰখীয়া, যিজনে মেৰৰ জাতিৰ বাবে নিজৰ প্ৰাণ পৰ্যন্ত দিয়ে, সেই হজ মেৰ ৰখীয়া যীশুখ্ৰীষ্টক ইছৰাইলীয় লোকে প্ৰত্যাখ্যান কৰিব। তেওঁক মাত্ৰ 30 চেকল ৰূপৰ বিনিময়ত বিক্ৰী কৰা হ'ব। আৰু সঁচাকৈ তেনেকৈ হৈছিল। আমাৰ পৰিত্ৰাণ সোণ ৰূপেৰে কিনা হোৱা নাই, কিন্তু প্ৰভু যীশুৱে তেওঁৰ বহুমূলীয়া তেজেৰেহে কিনিছে। কিন্তু তেওঁক হ'লে কিমান কম মূল্যত বিক্ৰী কৰা হৈছিল ভাবি চাওকচোন। এতিয়া আমি বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছো। প্ৰভু যীশুৱে এনেদৰে কৈছিল, মই মোৰ পিতৃৰ নামেৰে আহিছো, তথাপি তোমালোকে মোক গ্ৰহণ নকৰা। আন কোনো যদি নিজৰ নামেৰে আহে, তোমালোকে তেওঁক গ্ৰহণ কৰিবা। এইজনক জখৰীয়াই অজ্ঞান মেৰখীয়া বুলি কৈছে। এই নিজৰ নামেৰে অহাজনেই হৈছে খ্ৰীষ্টাৰী। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত হজ মেৰখীয়া অৰ্থাৎ যীশুখ্ৰীষ্টৰ বিশ্বাসী লোকসকলক এই পৃথিৱীৰ পৰা লৈ যোৱাৰ পাছত ভুৱা অজ্ঞান মেৰখীয়া খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ হ'ব। তেওঁক জগতে গ্ৰহণো কৰিব, কিন্তু তেওঁৱেই জগতলৈ মহাক্লেশ আনিব, আৰু সেই খ্ৰীষ্টাৰীয়ে আহি জিৰচালেম আক্ৰমণ কৰিব, কিন্তু জিৰচালেমক ৰক্ষা কৰা হ'ব। সেই বিষয়ে আমি দেখিবলৈ পাম। এই 12ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে থকা ভাৱবাণীবোৰ বহুতো লোকে আজিকালি বিশ্বাস কৰিবলৈ টান পায়। কিন্তু ঈশ্বৰে এক বিশেষ আঁচনি, বিশেষ পৰিকল্পনা অনুসাৰে কাম কৰি আছে,
আৰু সেই সকলোবোৰ এদিন ফুলিয়াবই। 12 নম্বৰ অধ্যায়ত জিৰচালেম শত্ৰুৰ দ্বাৰা অৱৰোধ হোৱাৰ কথা আমি পাওঁ আৰু সেই অৱৰোধ কেনেদৰে নোহোৱা হ'ব সেই কথাও পাওঁ। এই অধ্যায়ত জিৰচালেম শব্দটো 10 বাৰ আৰু সেইদিনা শব্দটো 7 বাৰ উল্লেখ কৰা হৈছে। সেইদিনা মানে জিহুৱাৰ দিন, মহাক্লেশৰ আৰম্ভণি ঘটাৰ পৰাই এই জিহুৱাৰ দিন আৰম্ভ হ'ব আৰু সেইদিনে প্ৰভু যীশুৰ এই পৃথিৱীত হ'বলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ কালকো সাঙুৰি ল'ব। খ্ৰীষ্টাৰীয়ে আনিব মহাক্লেশ, প্ৰভু যীশুৱে আনিব 1000 বছৰীয়া ন্যায় শাসন, শান্তিৰ শাসন। জিহুৱাৰ দিন, এইটো এটা দৰকাৰী কথা। জখৰিয়াৰ পুস্তকতেই 18 বাৰ এই জিহুৱাৰ দিনৰ বা প্ৰভুৰ দিনৰ বিষয়ে উল্লেখ কৰা আছে। মুখ্য আৰু গৌণ ভাৱবাদীসকলৰ পুস্তকসমূহতো আমি এই প্ৰভুৰ দিনৰ কথা পাওঁ। এই প্ৰভুৰ দিনেই আচলতে জুৱেল ভাৱবাদীৰ পুস্তকৰ মূল বিষয়। মলাখী ভাৱবাদীয়েও এনেদৰে কৈছে, চোৱা, জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। মলাখী 4:5 ক'বলৈ গ'লে জিহুৱাৰ দিন পুৰণি নিয়মৰ এটা মূল বিষয়। জিহুৱাৰ দিন মানে দেওবাৰ নহয়, এই জিহুৱাৰ দিন 24 ঘণ্টীয়া দিনো নহয়। পাচনি পিতৰে এনেদৰে কৈছে, কিন্তু হে প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই 1000 বছৰৰ নিচিনা আৰু 1000 বছৰেই এদিনৰ নিচিনা। 2 পিতৰ 3:8 জিহুৱাৰ দিনত যিবোৰ ঘটনা ঘটিব বুলি ভাৱবাণী কৰা আছে সেইবোৰ 24 ঘণ্টাতে ঘটিব নোৱাৰে। আচলতে মহাক্লেশৰ সময়ত যিবোৰ ভয়ংকৰ ভয়ংকৰ ঘটনা ঘটিব সেইবোৰলৈ চাই বহুতো লোকে এই মহাক্লেশৰ ধাৰণাটো ভুল বুলি হাঁহি উৰুৱাই দিব খোজে। মাত্ৰ 7 বছৰত ইমানবোৰ ডাঙৰ ডাঙৰ ঘটনা ঘটিব নোৱাৰে বুলি তেওঁলোকে ক'ব খোজে। কিন্তু যিমানেই দিন বাগৰি আছে সিমানেই আমি বুজি পাব ধৰিছোঁ যে সেইবোৰ ঘটাটো সম্ভৱ, কাৰণ কম সময়ৰ ভিতৰতে আজিকালি বেছিকৈ ঘটনা ঘটিবলৈ ধৰিছে। বহলাই নকলেও নিশ্চয় আমি কথাটো বুজিব পাৰিছোঁ। মহাক্লেশৰ বিষয়ে ঈশ্বৰে কৰি থোৱা ভৱিষ্যৎবাণীবোৰ ফলিওৱাৰ ক্ষেত্ৰত ঈশ্বৰৰ একো অসুবিধা নহয়। জিহুৱাৰ দিন হৈছে এচোৱা সময়, মহাক্লেশৰ সময়চোৱা আৰু খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসন কালচোৱা, এই হৈছে জিহুৱাৰ দিনৰ অন্তৰ্গত। অৰ্থাৎ জিহুৱাৰ দিন 1000 বছৰতকৈও দীঘল। জিহুৱাৰ দিন বাৰু আহিল নেকি? আমি বাৰু সেইদিনত বাস কৰি আছো নেকি? পুৰণি নিয়মৰ সামৰণি পৰিছে সেই আহিবলগীয়া জিহুৱাৰ দিনৰ উল্লেখেৰে, আৰু নতুন নিয়মতো এই জিহুৱাৰ দিনলৈ আশাহে কৰি থকা হৈছে। পাচনি পৌলৰ দিনতো এই জিহুৱাৰ দিন অহাই নাছিল, কাৰণ তেওঁ এনেদৰে লিখিছিল, কিয়নো ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব, ইয়াক তোমালোকে নিশ্চয়কৈ জানা। 1 থিছলনিকিয়া 5:2 আৰু তাৰ পাছত বিশেষ একো ঘটা নাই যে প্ৰভুৰ দিন অহা বুলি ক'ব পাৰি। প্ৰভুৰ দিননো কেনেকুৱা? প্ৰভুৰ দিন ভাল দিনো বেয়া দিনো, একেটা বাৰ্তাতে ভাল খবৰো থাকিব পাৰে বেয়া খবৰো থাকিব পাৰে। প্ৰভুৰ দিন ভাল খবৰো বেয়া খবৰো। বেয়া খবৰটোনো কি? মহাক্লেশৰ খবৰ। আৰু ভাল খবৰ কি? প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ খবৰ। এই দুয়োটা কথাই জখৰিয়া পুস্তকৰ এই 12 নম্বৰ অধ্যায়ত প্ৰকাশ কৰা হ'ব। জখৰিয়াই 2 নম্বৰ আৰু 3 নম্বৰ পদত আমাক বেয়া খবৰটো দিছে। চোৱা, মই জিৰচালেমক চাৰিওফালে থকা আটাই জাতিৰ নিমিত্তে ধলং পলং কৰাওঁতা পাণপাত্ৰস্বৰূপ কৰিম, আৰু জিৰচালেমক অৱৰোধ কৰা সময়ত এইয়ে যিহুদালৈকো ঘটিব। সেইদিনা মই জিৰচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম, যিবিলাকে তাক তুলিব সেই আটাইবিলাকৰ বৰকৈ ঘা লাগিব, আৰু পৃথিৱীৰ আটাই জাতিয়ে তাৰ অহিতে গোট খাব। জখৰিয়া 12:2 আৰু 3 পদ। সেইটো নিশ্চয় বেয়া খবৰ, কিন্তু চৈধ্য নম্বৰ অধ্যায়ত আমাৰ বাবে আছে ভাল খবৰ, আঠ নম্বৰ পদৰ পৰা আৰম্ভ কৰি। আৰু সেইদিনা জিৰচালেমৰ পৰা জীৱন্ত জলসমূহ ওলাব আৰু তাৰ আধা পূব সমুদ্ৰৰ ফাললৈ আন আধা পশ্চিম সমুদ্ৰৰ ফাললৈ যাব, সেয়ে ঘাম আৰু জাৰ কালতো থাকিব। মুঠতে বেয়া খবৰ ভাল খবৰ দুয়োটাই আছে। আৰু এই বাৰ নম্বৰ অধ্যায়ত আমি বেয়া খবৰটোৰ বিষয়ে ঘাইকৈ আলোচনা কৰিম। গতিকে আমাক ইয়াত প্ৰথমতে জনোৱা হৈছে জিৰচালেম শত্ৰুৰ দ্বাৰা অৱৰুদ্ধ হোৱাৰ কথা আৰু মহাক্লেশৰ কথা। এই সময়ছোৱাকে জিৰিমিয়া ভাৱবাদীয়ে জাকুবৰ ক্লেশৰ সময় বুলি কৈছে। পাঠ কৰি দিছো। সঁচাকৈ জিহুৱাই এইদৰে কৈছে, আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলো। এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ বেদনা হয়নে? প্ৰসৱকাৰিণীৰ নিচিনাকৈ প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছো? আৰু আটাইবোৰৰ মুখ কিয় বিবৰ্ণ হৈছে? হাই হাই, সেইদিন ইমান মহৎ যে তাৰ নিচিনা আৰু কোনোদিন নাই। এইয়ে জাকুবৰেই সংকটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব। জিৰিমিয়া ত্ৰিশ অধ্যায় পাঁচৰ পৰা সাত নম্বৰ পদ। এই বিষয়ে দানিয়েল ভাৱবাদীয়েও এনেদৰে লিখিছিল, পাঠ কৰি দিছো। সেইকালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোতা মহাৰক্ষক দূত মিখাইল উঠি থিয় হ'ব, আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই এনে সংকটৰ কাল হ'ব। আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব। এই সময়ছোৱাৰ কথা কওঁতে প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কৈছিল। পাঠ কৰি দিছো। কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু সেইদিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেইদিনৰ সংখ্যা কম কৰা হ'ব। মুঠিয়ে লিখা শুভবাৰ্তা চৌব্বিছ অধ্যায় একৈশ আৰু বাইশ পদ। এই বাৰ নম্বৰ অধ্যায়ত আমি এই মহাক্লেশৰ সময়ৰ এটা বিৱৰণী পাওঁ। পাঠ কৰি দিছো। জখৰীয়া বাৰ নম্বৰ অধ্যায় প্ৰথম পদ। ইছৰাইলৰ বিষয়ে জিহুৱাৰ ভাৰ বাক্য। আকাশমণ্ডল বিস্তাৰ কৰোতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোতা, আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোতা জিহুৱাই এইদৰে কৈছে। ইছৰাইলৰ বিষয়ে জিহুৱাৰ ভাৰ বাক্য। ইয়াত ভাৰ বাক্য মানে ভাৱবাণীক বুজোৱা হৈছে, এটা অভিশাপ বা দণ্ড বুলিও বুজোৱা হৈছে। তেওঁলোকৰ ওপৰলৈ এটা দণ্ড বা অভিশাপ আহি আছে। গতিকে সেই বাক্য, সেই ভাৱবাণী তেওঁলোকৰ বাবে এটা ভাৰ বাক্য। এই ভাৱবাণীটো হৈছে আৰ্মাগেডনৰ যুদ্ধৰ আগে আগে জিৰচালেমক যে শত্ৰুৱে অৱৰোধ কৰিব সেই বিষয়ে। জখৰীয়া ভাৱবাদীয়ে কৈছে এয়া জিহুৱাৰ বাক্য, তেওঁ নিজে কোৱা কথা নহয়, ঈশ্বৰ জিহুৱাই জনাই দিয়া কথাহে তেওঁ ইছৰাইলীয় লোকক এতিয়া জনাইছে। এই বাৰ নম্বৰ অধ্যায়ৰ প্ৰথম পদটোত আমি তিনিটা বিশেষভাৱে গুৰুত্বপূৰ্ণ মন্তব্য পাওঁ। আমি সেইকেইটা এটা এটাকৈ আলোচনা কৰিম। প্ৰথমটো হৈছে ঈশ্বৰেই আকাশমণ্ডল বিস্তাৰ কৰোতা। ঈশ্বৰেই আকাশমণ্ডল বিস্তাৰ কৰোতা। গীত ৰচকে এনেদৰে লিখিছে, গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। গীতমালা ঊনৈশ নম্বৰ প্ৰথম পদ। আমাৰ মূৰৰ ওপৰত থকা আকাশমণ্ডলখনে সৃষ্টিকৰ্তা ঈশ্বৰ জিহুৱাৰেই গৌৰৱ প্ৰকাশ কৰে। আৰু মন কৰিবলগা কথা এইয়ে যে ইয়াত কোৱা হৈছে ঈশ্বৰে আকাশমণ্ডল বিস্তাৰ কৰে, অৰ্থাৎ এই আকাশমণ্ডল বাঢ়ি বাঢ়ি গৈ আছে আৰু ঈশ্বৰেই সেইটো কৰি আছে। ছাৰ জেমছ জিন্স নামৰ
বিখ্যাত জ্যোতিৰ্বিজ্ঞানী এজনে এই মতবাদ আগবঢ়াইছিল যে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন বিস্তাৰিত হৈ গৈ আছে, প্ৰসাৰিত হৈ গৈ আছে, আৰু তেওঁৰ এই মতবাদটো বিজ্ঞানীসকলে আজিও মানি লয়। এৰা, বাইবেলতো কোৱা হৈছে যে ঈশ্বৰ জিহুৱাই আকাশমণ্ডল বিস্তাৰ কৰোতা। দ্বিতীয়তে, ঈশ্বৰ জিহুৱাই হৈছে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোতা। ঈশ্বৰ জিহুৱাই পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোতা। আমি বাস কৰা এই পৃথিৱীখনলৈ ঈশ্বৰে বিশেষভাৱে মনোযোগ দিয়ে, কাৰণ তেওঁই এই পৃথিৱী নামৰ ক্ষুদ্ৰ গ্ৰহটোতে জীৱশ্ৰেষ্ঠ মানৱৰ বসতি স্থাপন কৰালে। তেওঁৰ বাবে পৃথিৱীখন অতি মূল্যৱান। তৃতীয়তে, অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে ঈশ্বৰ জিহুৱাই মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোতা। ঈশ্বৰ জিহুৱাই মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোতা। এই পৃথিৱীত থকা আন সকলো জীৱ জন্তুতকৈ মানুহ বেলেগ, আন সকলো জীৱ জন্তুতকৈ মানুহ শ্ৰেষ্ঠ, কিন্তু মানুহ তথাপি স্বৰ্গদূতৰ সমান নহয়। এই বিশ্বব্ৰহ্মাণ্ডখন স্বৰ্গদূতেৰে ভৰি আছে নিশ্চয়, স্বৰ্গদূতবোৰ আত্মা, গতিকে আমাৰ কেমেৰাৰে স্বৰ্গদূতৰ ফটো তুলিব নোৱাৰি। গতিকে আমি বিশ্বব্ৰহ্মাণ্ডখন খালী বুলি যদি ভাবি থাকোঁ তেন্তে ভুল কৰা হ'ব। বিশ্বব্ৰহ্মাণ্ডখন ঈশ্বৰে সৃষ্টি কৰা স্বৰ্গদূতবিলাকেৰে ভৰি আছে বুলি আমি বিশ্বাস কৰোঁ। ঈশ্বৰেই এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা, তেওঁই এই পৃথিৱীখনৰো নিৰ্মাণকৰ্তা। তেওঁ মানুহকো বিশেষ যত্ন কৰি, বিশেষ পৰিকল্পনা কৰি নিৰ্মাণ কৰিলে, তেওঁৰ সাদৃশ্যৰে নিৰ্মাণ কৰিলে। ঈশ্বৰে এটা বিশেষ আঁচনিৰে এই বিশ্বব্ৰহ্মাণ্ডখন সৃজন কৰিছে আৰু তেওঁ সেই আঁচনিমতে কাম কৰি আছে। তেওঁ আমাৰ সৰ্বশক্তিমান, সৰ্বজ্ঞানী আৰু সৰ্বব্যাপী ঈশ্বৰ। তেওঁ জ্ঞান আৰু প্ৰজ্ঞা। মানুহে তেওঁক অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলেই তেওঁ নোহোৱা হৈ নাযায়। তেওঁ অনাদি অনন্ত, চিৰকাল স্থায়ী আমাৰ পিতৃ। দ্বিতীয় পদ, চোৱা, মই জিৰচালেমক চাৰিওফালে থকা আটাই জাতিৰ নিমিত্তে ধলং পলং কৰাওঁতা পাণপাত্ৰ স্বৰূপ কৰিম, আৰু জিৰচালেমক অৱৰোধ কৰা সময়ত এইয়ে জিহুদালৈকো ঘটিব। এই একেটা পদতে জিৰচালেম শব্দটো দুবাৰ উল্লেখ কৰা হৈছে। আমি আগতে উল্লেখ কৰিছো যে এই বাৰ নম্বৰ অধ্যায়তে এই জিৰচালেম শব্দটো মুঠতে দহবাৰ উল্লেখ কৰা হৈছে। খ্ৰীষ্টাৰীৰ আগমন হলে জিৰচালেম হৈ পৰিব সকলো ঘটনাৰ কেন্দ্ৰবিন্দু, জিৰচালেম হৈ পৰিব আক্ৰমণৰ লক্ষ্য আৰু ঈশ্বৰে দিয়া বিশেষ দণ্ডৰ ঠাই। এই ঘটনাটো কেতিয়া ঘটিব? শেষকালত, প্ৰভু যীশুৱে উল্লেখ কৰা সেই মহাক্লেশৰ সময়ত। গতিকে এই গোটেই কথাখিনিৰ ব্যাখ্যা দিওঁতে আমি ভৱিষ্যতৰ কথাহে ক'ব লাগিব, কিন্তু ভৱিষ্যতে ঘটিব লগা ঘটনা হলেও ইয়াত আজিও আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা আছে, আমি শিকিবলগীয়া দৰকাৰী শিক্ষা আছে। সেই বিষয়ে আমি পৰৱৰ্তী অধ্যয়নত আলোচনা কৰিম। প্ৰিয় শ্ৰোতা, আমাৰ সৰ্বশক্তিমান ঈশ্বৰে এই পৃথিৱীখনক বিশেষভাৱে সৃষ্টি কৰিলে আৰু তাৰ বুকুতেই আমাৰ দৰে ক্ষুদ্ৰ নৰমনীচক সৃষ্টি কৰিলে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে। মানুহক তেওঁ বিশেষভাৱে সৃষ্টি কৰিলে আৰু মানুহক তেওঁ বিশেষভাৱে ভালো পায়। মানুহৰ সৈতে মধুৰ সহভাগিতা, মধুৰ সম্বন্ধ তেওঁ উপভোগ কৰিবলৈ হাবিয়াস কৰে, কিন্তু মানুহে কৰা পাপৰ ফলত সেই সহভাগিতা ছিগি যায়। কিন্তু প্ৰভু যীশুত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ সৈতে ছিগি যোৱা সহভাগিতা পুনৰ স্থাপিত কৰিব পাৰোঁ, আমি সকলো আত্মিক আশীৰ্বাদ লাভ কৰিব পাৰোঁ। আপুনি আপোনাৰ জীৱনত সেই আত্মিক আশীৰ্বাদ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।